وَإِذْ قُلْنَا ادْخُلُوا هَذِهِ الْقَرْيَةَ فَكُلُوا مِنْهَا حَيْثُ شِئْتُمْ رَغَدًا وَادْخُلُوا الْبَابَ سُجَّدًا وَقُولُوا حِطَّةٌ نَغْفِرْ لَكُمْ خَطَايَاكُمْ وَسَنَزِيدُ الْمُحْسِنِينَ
আৰু স্মৰণ কৰা যেতিয়া আমি কৈছিলোঁ তোমালোকে এই গাঁওখনত প্ৰৱেশ কৰি তাৰ পৰা যি ইচ্ছা আনন্দ চিত্তে আহাৰ কৰা আৰু দুৱাৰত প্ৰৱেশ কৰোঁতে শিৰ নত কৰি প্ৰৱেশ কৰিবা আৰু ক'বা হিত্তাতুন অৰ্থাৎ ক্ষমা বিচাৰোঁ ফলত আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম আৰু সৎকৰ্মশীলসকলক অধিক অনুগ্ৰহ প্ৰদান কৰিম।